ইবৰি অধ্যায় তেৰ। ভাতৃপ্ৰেম চলি থাকক। তোমালোকে অতিথি সেৱা নাপাহৰিবা, কিয়নো তাৰ দ্বাৰাই কোনো কোনোৱে নাজানি স্বৰ্গদূতবিলাককে আলহী সুধিলে। বন্দিয়াৰবিলাকক লগৰ বন্দিয়াৰ যেন মানি তেওঁবিলাকক সোঁৱৰা, নিজেও শৰীৰত থকা জানি অত্যাচাৰ পোৱাবিলাকক সোঁৱৰা। সকলোৰে মাজত বিবাহ আদৰণীয় আৰু তাৰ শয্যা সুচি হওক, কিয়নো ব্যভিচাৰী আৰু পৰস্ত্ৰীগামীবিলাকৰ সুদবিচাৰ ঈশ্বৰে কৰিব। তোমালোকৰ স্বভাৱ নিৰ্লোভ হওক, তোমালোকৰ যি আছে তাতে সন্তুষ্ট হৈ থাকা, কিয়নো তেওঁৱে কৈছে,
মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও ত্যাগ নকৰিম।
এতেকে আমি হাঁহেৰে ক'ব পাৰোঁ যে প্ৰভু মোৰ সহায়কৰ্তা, মই ভয় নকৰিম। মানুহে মোক কি কৰিব? তোমালোকৰ যি নায়কসকলে তোমালোকক ঈশ্বৰৰ বাক্য কৈ গ'ল, তেওঁবিলাকক সোঁৱৰা আৰু তেওঁবিলাকৰ আচৰণৰ শেষ গতি চাই চিন্তি তেওঁবিলাকৰ বিশ্বাসৰ অনুকাৰী হোৱা। যীশুখ্ৰীষ্ট কালি আজি আৰু সদাকাললৈকে সেই একেই হৈ আছে। তোমালোক নানাবিধ নতুন শিক্ষাৰ দ্বাৰাই বিপথে চালিত নহবা, কিয়নো যি আহাৰ তাক ব্যৱহাৰ কৰাবিলাকৰ হিতজনক নহল, সেই আহাৰৰ দ্বাৰাই নহয় অনুগ্ৰহৰ দ্বাৰাইহে হৃদয় থিৰ কৰা ভাল। যি বেদীত ভোজন কৰিবলৈ তম্বুত আৰাধনা কৰাবিলাকৰ ক্ষমতা নাই, এনে এটি বেদী আমাৰ আছে, কিয়নো যি যি প্ৰাণীৰ তেজ পাপাৰ্থক নৈবেদ্য স্বৰূপে মহাপুৰোহিতৰ দ্বাৰাই পবিত্ৰ স্থানৰ ভিতৰলৈ নিয়া হয়, সেইবোৰৰ শৰীৰ চাউনিৰ বাহিৰে পোৰা যায়। এই কাৰণে যীশুৱেও তেওঁৰ নিজৰ তেজৰ দ্বাৰাই মানুহবিলাকক পবিত্ৰ কৰিবলৈ নগৰৰ দুৱাৰৰ বাহিৰত মৃত্যুভোগ কৰিলে। এতেকে আহা, তেওঁৰ নিন্দাৰূপ ভাৰ বৈ চাউনিৰ বাহিৰে তেওঁৰ ওচৰলৈ আমি যাওঁ হওঁ, কিয়নো ইয়াত আমাৰ কোনো চিৰস্থায়ী নগৰ নাই, কিন্তু আমি সেই ভাবি নগৰ বিচাৰিছো। এতেকে আহা, আমি তেওঁৰেই দ্বাৰাই সদায় ঈশ্বৰৰ উদ্দেশ্যে স্তৱৰূপ যজ্ঞ অৰ্থাৎ তেওঁৰ নাম স্বীকাৰকাৰী ওঠৰ ফল উৎসৰ্গ কৰোঁ হওক, কিন্তু উপকাৰ আৰু সহভাগিতাৰ কাৰ্য নাপাহৰিবা, কিয়নো এনে যজ্ঞত ঈশ্বৰ সন্তুষ্ট হয়। তোমালোকে তোমালোকৰ নায়কসকলক মান্য কৰি তেওঁলোকৰ বশীভূত হোৱা, কিয়নো হিচাপ দিব লগা মানুহবিলাকৰ দৰে তেওঁলোকে তোমালোকৰ প্ৰাণৰ নিমিত্তে প্ৰহৰী কাৰ্য কৰিছে। এতেকে তেওঁলোকে যেন সেই কৰ্ম আৰ্থস্বৰৰে নকৰি আনন্দেৰে কৰিব, তাৰ কাৰণে তেওঁলোকৰ বশীভূত হোৱা, কিয়নো আৰ্থস্বৰৰে কৰিলে তোমালোকৰ একো হিত নহ'ব। তোমালোকে আমাৰ নিমিত্তে প্ৰাৰ্থনা কৰা, কিয়নো আমাৰ সদবিবেক আৰু সকলো বিষয়তে সদাচৰণ কৰিবলৈ আমাৰ ইচ্ছা আছে। ইয়াক আমি দৃঢ়প্ৰত্যয় কৰোঁ, কিন্তু মোক যেন আৰু সোনকালে তোমালোকলৈ পুনৰাই দিয়া হয়, এই কাৰণে প্ৰাৰ্থনা কৰিবলৈ মই তোমালোকক অধিক মিনতি কৰিছো। শান্তিৰ আকৰ যি ঈশ্বৰে অনন্তকাল স্থায়ী নিয়মৰ তেজৰ গুণে মেৰবিলাকৰ সেই মহান ৰক্ষকক অৰ্থাৎ আমাৰ প্ৰভু যীশুক মৃতবিলাকৰ মাজৰ পৰা পুনৰাই আনিলে, তেওঁৰ নিজৰ ইচ্ছা সাধনৰ অৰ্থে তোমালোকক সকলো সৎ বিষয়ত সিদ্ধ কৰক। তেওঁৰ দৃষ্টিত যি সন্তোষজনক তাকে আমাক যীশুখ্ৰীষ্টৰ দ্বাৰাই সম্পন্ন কৰক। তেওঁৰ মহিমা সদা সৰ্বদাই হওক, আমেন। এই ভাইবিলাক, মই তোমালোকক মিনতি কৰোঁ, তোমালোকে এই উদগনিৰ বাক্য সহন কৰিবা, কিয়নো মই সংক্ষেপে তোমালোকলৈ লিখিলো, আমাৰ ভাই তিমথিয়ক মুকলি কৰা হৈছে, ইয়াকে জানিবা। তেওঁ সোনকালে আহিলে তেওঁৰ সৈতে মই তোমালোকক দেখিবলৈ পাম। তোমালোকে তোমালোকৰ নায়কসকলক আৰু সকলো পবিত্ৰ লোকক মংগলবাদ দিবা। ইটালী দেশৰ মানুহবিলাকে তোমালোকক মংগলবাদ কৰিছে। তোমালোক সকলোৰে লগত অনুগ্ৰহ থাকক, আমেন।